প্ৰথম ৰাজাৱলী ১৮ অধ্যায়। এলিয়াই আহাবৰ সাক্ষাৎ হোৱা আৰু বালৰ ভাববাদীসকলক জয় কৰা। বহুদিনৰ পাছত যিহুৱাৰ বাক্য এলিয়ালৈ আহিল, সেয়া আছিল বৰষুণ নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহুৱাই ক'লে, তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম। তেতিয়া এলিয়াই আহাবক দৰ্শন দিবলৈ গ'ল। সেই কালত চমৰীয়াত অতি বেছি আকাল হৈছিল। পাছত আহাবে ৰাজগৃহৰ ঘৰ গিৰি উবদিয়াক মাতি আনিলে। সেই উবদিয়া জিহুৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল, কিয়নো যি সময়ত ইজেবলে জিহুৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত উবদিয়াই ১০০ ভাববাদীক লৈ ৫০জনকৈ গুহাত লুকুৱাই ৰাখি অন্ন জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল। আহাবে উবদিয়াক ক'লে, দেশত যিমান জলৰ ভুমুক আৰু জুৰি আছে, তুমি সেই ঠাইবোৰলৈ যোৱা, কিজানি আমি সেই ঠাইবোৰত কিছু ঘাঁহ পাম, তাতে ঘোঁৰা আৰু খচ্চৰবোৰৰ প্ৰাণ ৰক্ষা কৰাব পাৰিম, সেয়ে হ'লে আমি আটাইবোৰ পশু নেহেৰুৱাম। তেতিয়া তেওঁলোকে দেশৰ মাজেদি ভ্ৰমণ কৰিবলৈ তেওঁলোক দুয়োৰে মাজত দেশ ভাগ কৰিলে। তেতিয়া আহাব নিজেই এক বাটেদি আৰু উবদিয়াও আনটো বাটেদি গ'ল। তেতিয়া উবদিয়াই বাটত গৈ থাকোঁতে হঠাৎ এলিয়াক লগ পালে। উবদিয়াই তেতিয়া তেওঁক চিনি পালে আৰু মাটিত মুখ লগাই তেওঁক ক'লে, আপুনি মোৰ প্ৰভু এলিয়া হয়নে? তেতিয়া তেওঁ ক'লে, হয়, মই হওঁ। তুমি যোৱা আৰু গৈ তোমাৰ প্ৰভুক কোৱা যে এলিয়া ইয়াত আছে। তেতিয়া উবদিয়াই ক'লে, মই এনে কি পাপ কৰিলোঁ আপুনি যে বধ কৰিবৰ বাবে আপোনাৰ দাসক আহাবৰ হাতত সোধাই দিছে? আপোনাৰ ঈশ্বৰ জিহুৱাৰ জীৱনৰ শপত, মোৰ প্ৰভু ৰজাই আপোনাক বিচাৰিবলৈ মানুহ নপঠিওৱা এনে কোনো দেশ বা ৰাজ্য নাই। সেই দেশ বা ৰাজ্যৰ লোকে যেতিয়া এলিয়া ইয়াত নাই এইদৰে কয়, তেতিয়া তেওঁলোকে আপোনাক যে বিচাৰি পোৱা নাই সেই বিষয়ে সঠিক কৰিবলৈ ৰজাই আপোনাক বিচাৰিবলৈ পঠোৱা লোকসকলক শপতো খুৱাইছিল। এতিয়া আপুনি কৈছে এলিয়া ইয়াতে আছে এইবুলি তোমাৰ প্ৰভুৰ আগত কোৱাগৈ, কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ জিহুৱাৰ আত্মাই আপোনাক লৈ যাব, তাতে মই গৈ আহাবক সংবাদ দিলে যদি তেওঁ আপোনাক বিচাৰি নাপায় তেতিয়া তেওঁ মোক বধ কৰিব। কিন্তু আপোনাৰ দাস মই হ'লে ল'ৰা কালৰে পৰা জিহুৱাৰ ভয়কাৰী লোক হৈ আছো। ইজেবলে জিহুৱাৰ ভাববাদীসকলক বধ কৰা কালত মই জিহুৱাৰ ১০০ ভাববাদীক ৫০জনকৈ ভাগ কৰি গুহাত লুকুৱাই ৰাখিছিলোঁ আৰু তেওঁলোকক অন্ন জল দি কেনেকৈ প্ৰতিপালন কৰিছিলোঁ সেই বিষয়ে জানো মোৰ প্ৰভুৱে শুনা নাই। তথাপি এতিয়া আপুনি কৈছে যোৱা এলিয়া ইয়াত আছে এইবুলি তোমাৰ প্ৰভুক কোৱাগৈ যাতে তেওঁ মোক বধ কৰিব। তাতে এলিয়াই ক'লে, মই যিজনাৰ সাক্ষাতে থিয় হৈ আছোঁ সেই বাহিনীসকলৰ জিহুৱাৰ জীৱনৰ শপত, মই আজি নিশ্চয় আহাবক দেখা দিম। তেতিয়া উবদিয়াই আহাবৰ লগত সাক্ষাৎ কৰিলে আৰু আহাবক এই সংবাদ দিলে। পাছত আহাবে এলিয়াৰ লগত সাক্ষাৎ কৰিবলৈ আহিল। যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক'লে, ইজৰাইলক দুখ দিয়া লোকজন তুমি হয়নে? এলিয়াই উত্তৰ দি ক'লে, মই ইজৰাইলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ বংশইহে দুখ দিছা। তোমালোকে জিহুৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মূৰ্তিবোৰৰ পাছত চলি আছা। এতিয়া তুমি মানুহ পঠিয়াই ইজৰাইলৰ সকলো লোকৰ লগতে ইজেবলৰ মেজত ভোজন কৰোৱা। বালৰ ৪৫০জন ভাববাদী, সেই আচেৰাৰ ৪০০ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত একগোট কৰা। সেইদৰে আহাবে ইজৰাইলৰ সকলো লোকৰ ওচৰলৈ মানুহ পঠিয়ালে আৰু ভাববাদীসকলক কৰ্মিল পৰ্বতত গোট খুৱালে। এলিয়াই লোকসকলৰ ওচৰলৈ আহি ক'লে, তোমালোকে কিমান কাললৈকে তোমালোকৰ মন সলনি কৰি থাকিবা? জিহুৱা যদি ঈশ্বৰ হয় তেন্তে তেওঁৰ পাছত চলা, কিন্তু বাল যদি ঈশ্বৰ হয় তেন্তে তাৰে পাছত চলা। কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে। তেতিয়া এলিয়াই লোকসকলক ক'লে, জিহুৱাৰ এজন মাত্ৰ ভাওবাদী, মইহে অৱশিষ্ট আছো, কিন্তু বালৰ ভাওবাদী 450 লোক আছে। এই হেতুকে আমাক 2 ভতৰা দিয়া হওক, তেওঁলোকে তেওঁলোকৰ কাৰণে 1 খাৰ লওক আৰু তাক দুখৰ দুখৰ কৰি কাটি খৰি ওপৰত থওক, কিন্তু তাৰ তলত জুই নিদিয়ক, আৰু ময়ো আনটো খাৰ যুগুত কৰি খৰিৰ ওপৰত ৰাখিম আৰু তাৰ তলত জুই নিদিম। তেতিয়া তোমালোকে তোমালোকৰ দেৱতাৰ নামেৰে প্ৰাৰ্থনা কৰিবা আৰু মই জিহুৱাৰ নামে প্ৰাৰ্থনা কৰিম। তাতে যাৰ ঈশ্বৰে অগ্নিৰ দ্বাৰাই উত্তৰ দিব তেওঁৱেই ঈশ্বৰ হওক। তাতে সকলো লোকে উত্তৰ দি ক'লে, এইটো ভাল কথা। তেতিয়া এলিয়াই বালৰ ভাববাদীসকলক ক'লে, প্ৰথমে তোমালোকে তোমালোকৰ কাৰণে 1 ভতৰা লোৱা আৰু সেই ভতৰাটো যুগুত কৰা, কিয়নো তোমালোক অনেক লোক আছা। পাছত তোমালোকে তোমালোকৰ ঈশ্বৰ নামেৰে প্ৰাৰ্থনা কৰিবা, কিন্তু তলত জুই নিদিবা। তেতিয়া তেওঁলোকক দিয়া ভতৰাটো লৈ তেওঁলোকে যুগুত কৰিলে, আৰু ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈকে, হে বাল, আমাক উত্তৰ দিয়া, এই বুলি কৈ বালৰ নামেৰে প্ৰাৰ্থনা কৰিলে। কিন্তু তেওঁলোকলৈ কোনো বাণী নহ'ল আৰু কোনেও উত্তৰো নিদিলে। তাৰপাছত তেওঁলোকে সজা যজ্ঞবেদীৰ চাৰিওফালে দেও দি নাচিবলৈ ধৰিলে। দুপৰীয়া সময়ত এলিয়াই তেওঁলোকক ঠাট্টা কৰি ক'লে, বৰকৈ ৰিঙিওৱা, তেওঁ এজন ঈশ্বৰ, হয়তো তেওঁ ধ্যান কৰি আছে বা কোনো ঠাইলৈ যাত্ৰা কৰি আছে, নাইবা টোপনিত আছে, আৰু তেওঁক জগাবৰ প্ৰয়োজন। তেতিয়া তেওঁলোকে পুনৰ বৰকৈ আতাহ পাৰি মাতিবলৈ ধৰিলে, আৰু তেওঁলোকৰ ৰীতিদৰে কটাৰীয়ে আৰু হোলৰ ধাৰেৰে কাটি তেজ নোলোৱালৈকে নিজকে খত বিক্ষত কৰিলে। এইদৰে দুপৰবেলা পাৰ হ'ল আৰু তেওঁলোকে সন্ধ্যা নৈবেদ্য দিয়ালৈকে ভাৱবাণী প্ৰচাৰ কৰিলে, তথাপি উত্তৰ দিবলৈ কোনো বাণী নহ'ল বা কোনোৱে তেওঁলোকক উত্তৰ দিবলৈ মনোযোগ নকৰিলে। তেতিয়া এলিয়াই লোকসকলক ক'লে, মোৰ ওচৰলৈ আহা, আৰু সকলো লোক তেওঁৰ ওচৰলৈ গ'ল। তেতিয়া তেওঁ জিহুৱাৰ সেই ভগা যজ্ঞবেদী মেৰামতি কৰিলে। তোমাৰ নাম ইজৰাইল হ'ব, এইবুলি যি জাকোবৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিছিল, তেওঁ সন্তানসকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই 12 শিল ল'লে। সেই শিলবোৰেৰে তেওঁ জিহুৱাৰ নামেৰে 1 যজ্ঞবেদী নিৰ্মাণ কৰিলে, আৰু বেদীৰ চাৰিওফালে 2 চেৰা 20 ধৰিব পৰা 1 খাল খান্দিলে। তাৰপাছত তেওঁ খৰিৰ ৰীতিমতে সজাই ভতৰাটো ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত দিলে। তেতিয়া তেওঁ ক'লে, 4 কলহ পানী ভৰাই এই হোম বলিৰ ওপৰত আৰু খৰিবোৰৰ ওপৰত ঢালি দিয়া। পুনৰাই তেওঁ ক'লে, 2বাৰো তেনে কৰা। তেতিয়া তেওঁলোকে 2বাৰো তাকেই কৰিলে। তেওঁ আকৌ ক'লে, 3বাৰো তেনেকৈ কৰা। তাতে তেওঁলোকে 3বাৰো কৰিলে। তেতিয়া বেদীৰ চাৰিওফালে পানী বৈ গ'ল আৰু সেই খালো পানীৰে পূৰ কৰিলে। পাছত সন্ধ্যাবেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক'লে, হে অব্ৰাহামৰ, ইছহাকৰ আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱা, ইজৰাইলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক। হে জিহুৱা, তুমিয়েই যে ঈশ্বৰ আৰু তুমিয়েই যে এওঁলোকৰ মন পুনৰাই তোমালৈ ঘূৰাই আনিছা, সেই বিষয়ে এই লোকসকলে জানিবৰ কাৰণে হে জিহুৱা, মোৰ এই কথা শুনা। তেতিয়া জিহুৱাৰ অগ্নি পৰি সেই হোম বলি খৰি শিল আৰু মাটি গ্ৰাস কৰিলে আৰু খালত থকা পানীকো চেলেকি পেলালে। লোকসকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক'লে, জিহুৱাই ঈশ্বৰ, জিহুৱাই ঈশ্বৰ। তেতিয়া এলিয়াই তেওঁলোকক ক'লে, তোমালোকে বালৰ ভাববাদীসকলক ধৰা, তেওঁলোকৰ মাজৰ এজনকো পলাই হাৰি যাব নিদিবা। তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰি আৰু এলিয়াই তেওঁলোকক কৃষণ জুৰিলৈ নি সেই ঠাইত তেওঁলোকক বধ কৰিলে। পাছত এলিয়াই আহাবক ক'লে, উঠা গৈ ভোজন পান কৰা, কিয়নো বৰ বৰষুণৰ শব্দ হৈছে। তেতিয়া আহাবে ভোজন পান কৰিবলৈ উঠি গ'ল। এলিয়াই কৰ্মিল পৰ্বতৰ টিঙলৈ গৈ মাটিত প্ৰণিপাত কৰি তেওঁৰ আঁঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে। পাছত তেওঁ নিজৰ দাসক ক'লে, এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা। তাতে তেওঁ উঠি গৈ চাই ক'লে, তাত একোৱেই নাই। তেতিয়া এলিয়াই ক'লে, তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা। পাছত সপ্তমবাৰ চাওঁতে তেওঁ ক'লে, চাওক মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে। তেতিয়া এলিয়াই ক'লে, তুমি উঠি গৈ আহাব কোৱা, বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওক। ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ কলা হৈ উঠিল আৰু বৰষুণ হ'ল। আৰু আহাবে ৰথত উঠি জিজিয়েললৈ গ'ল। তাৰ অলপ পাছত জিহুৱাৰ হাত এলিয়াৰ ওপৰত স্থিতি হোৱাত তেওঁ কঁকাল বান্ধি জিজিয়েলত সোমোৱা ঠাইলৈকে আহাবৰ আগে আগে লৰ ধৰিলে।